এয়া আকাশবাণী গুৱাহাটী। আজি পুৱা 11 বজাত আকাশবাণীযোগে প্ৰচাৰ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্য কৰি কোৱা কথা মন কী বাত, মনৰ কথা। এতিয়া আগবঢ়াইছো সেই ভাষণৰ অসমীয়া অনুবাদৰ পাঠ। অসমৰ আকাশবাণী কেন্দ্ৰকেইটিয়ে এই পাঠ ৰিলে কৰি শুনাইছে।
মোৰ প্ৰিয় দেশবাসী, প্ৰায় এমাহৰ পিছত পুনৰাই আপোনালোকৰ মাজলৈ আহিছো। এমাহ সময় দৰাচলতে বৰ দীঘলীয়া সময়। ভালেমান ঘটনা দেশ আৰু বিশ্বত ঘটি যায়। আপোনালোক সকলোৱে উলাহ উদ্দীপনাৰে নিশ্চয়কৈ দীপাৱলী উৎসৱ পালন কৰিলে। উৎসৱ পাৰ্বণবোৰে আমাৰ জীৱনলৈ মাজে সময়ে উলাহ আনন্দ কঢ়িয়াই আনে। দুখীয়া হওক বা ধনী হওক, নতুবা গাঁৱৰেই হওক বা চহৰৰেই হওক, প্ৰত্যেকৰে জীৱনত উৎসৱ পাৰ্বণবোৰৰ সুকীয়া মহত্ব থাকে। দীপাৱলীৰ পিছত আপোনালোকৰ সৈতে মোৰ প্ৰথমবাৰ সাক্ষাৎ হৈছে। আপোনালোক সদৌতিলৈ অশেষ শুভেচ্ছা থাকিল। যোৱাবাৰ মই যিবোৰ কথা আপোনাসৱক কৈছিলোঁ, সেইবোৰৰ পিছত মোৰ এক নতুন অনুভৱ হৈছে। মই নতুন অনুভূতি লাভ কৰিছোঁ। কেতিয়াবা কেতিয়াবা এনেকুৱা ভাৱ হয় যে যাবলৈ দিয়া, সকলোবোৰ নিৰৰ্থক, মানুহবোৰৰ কৰিবলগীয়া একো নাই, আমাৰ দেশখনেই এনেকুৱা। মই আগৰবাৰো কৈছোঁ আৰু এইবেলিও ক'ব খোজোঁ যে এনেকুৱা চিন্তাধাৰাৰ পৰিৱৰ্তন অতিকে আৱশ্যকীয়। আমাৰ দেশখন এনেকুৱা নহয়, আমাৰ দেশবাসীসকল এনেধৰণৰ নহয়। মাজে সময়ে মোৰ এনে ধাৰণা হয় যে দেশখন আগবাঢ়ি গৈছে, চৰকাৰবোৰহে পিছপৰি আছে। মই নিজস্ব অভিজ্ঞতাৰ পৰা ক'ব খোজোঁ যে চৰকাৰসমূহেও নিজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন সাধন কৰাৰ প্ৰয়োজন আছে। এয়া মই এইকাৰণেই কৈছোঁ কিয়নো মই দেখিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ ডেকাচাম কিবা নহয় কিবা এটা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। তেওঁলোক কিবা এটা কৰিবলৈ আগ্ৰহান্বিত। তেওঁলোকে সুযোগ বিচাৰি আছে আৰু নিজাববীয়াকৈ কৰিও গৈছে। যোৱাবেলি মই কৈছিলোঁ যে আপোনালোক প্ৰত্যেকে খদ্দৰৰ কাপোৰ এখনকৈ হ'লেও কিনক। মই কাকো খদ্দৰধাৰী হ'বৰ কাৰণে কোৱা নাছিলোঁ, কিন্তু মই খাদী ভাণ্ডাৰবোৰৰ বিষয়াসকলৰ পৰা গম পাইছোঁ যে এসপ্তাহৰ ভিতৰত প্ৰায় 125% বিক্ৰী বাঢ়িছে। ক'ব পৰা যায় যে যোৱা বছৰৰ তুলনাত 2 অক্টোবৰৰ পৰা এসপ্তাহৰ ভিতৰত দুগুণতকৈ অধিক খদ্দৰ কাপোৰ বিক্ৰী হৈছে। ইয়াৰ অৰ্থ এয়ে যে দেশৰ জনসাধাৰণ আমি ভবাতকৈ কেইবাগুণে আগবঢ়া। মই মোৰ দেশবাসীসকলক প্ৰণাম জনাইছোঁ। এতিয়া স্বচ্ছতাৰ কথালৈ আহিছোঁ। কোনোবাই ভাবিছিলনে যে স্বচ্ছতা অভিযানে এক জন আন্দোলনৰ ৰূপ ল'ব? প্ৰত্যাশা বহুত আৰু এয়া থকাটোও দৰকাৰ। ইয়াৰ এক সুফল মোৰ চকুত ধৰা পৰিছে। স্বচ্ছতা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাটি দুই ধৰণে চাব পৰা যায়। এবিধ হৈছে ইতিমধ্যে জমা হৈ থকা লেতেৰা জাবৰ জোথৰৰ দম। চৰকাৰী ব্যৱস্থা আৰু প্ৰশাসন যন্ত্ৰৰ সৈতে জড়িত লোকসকলে ইয়াৰ পৰিষ্কৰণৰ বাবে কি উপায় অৱলম্বন কৰিব, এয়া এক প্ৰবল প্ৰত্যাহ্বান। কোনেও দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে। সকলোবোৰ চৰকাৰ, সকলোবোৰ মিউনিচিপেলিটিয়ে আৱশ্যকীয় পদক্ষেপ ল'বই লাগিব। এই ক্ষেত্ৰত ৰাইজৰ হেঁচা বাঢ়ি যাব। প্ৰচাৰ মাধ্যমবোৰে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্বচ্ছতাৰ আনটো দিশ অত্যন্ত প্ৰেৰণাদায়ক, অতিকে আনন্দপূৰ্ণ আৰু সন্তোষজনক। সাধাৰণ জনতাই ভাবিবলৈ লৈছে যে ইতিমধ্যে যি হ'ল সেয়া হৈ গ'ল, আগলৈ আৰু লেতেৰা নকৰোঁ, আমি নতুনকৈ জাবৰ জোথৰ নবঢ়াওঁ। মধ্যপ্ৰদেশৰ সতনাৰ শ্ৰীযুত ভৰত গুপ্তা নামৰ এজন লোকে মোলৈ মাই গাভত এটা মেইল পঠাইছে। তেখেতে নিজৰ ৰেল ভ্ৰমণৰ পৰা পোৱা অভিজ্ঞতাৰ কথা মোক জনাইছে। তেখেতে কৈছে যে মই আগতেও ৰেলেৰে গৈছিলোঁ, এইবাৰো ৰেলেৰেই গৈছিলোঁ। ৰেলৰ প্ৰতিগৰাকী যাত্ৰীয়ে কিবা নহয় কিবা খাই থাকে, লেতেৰা কাগজ পত্ৰ তলত পেলাই থাকে, কিন্তু এইবাৰ দেখিলোঁ যে কোনেও একো পেলোৱা নাই। কেৱল ইমানেই নহয়, সকলোৱে বিচাৰ খোচাৰ কৰিছিল যে ডবাটোৰ ক'ৰবাত ডাষ্টবিন আছে নেকি, জাবৰ জোথৰখিনি তাতেই পেলাওঁ। তেওঁলোকে যেতিয়া জানিলে যে ৰেলৰ ভিতৰত এনেকুৱা ব্যৱস্থা নাই, তেতিয়া তেওঁলোকে নিজেই ডবাটোৰ এচুকত জাবৰ জোথৰখিনি গোটাই থলে। এয়া মোৰ বাবে আছিল এক সুখজনক অনুভূতি। নিজৰ অভিজ্ঞতাৰ এই কথাখিনি মোক জনোৱাৰ বাবে মই ভৰত গুপ্তাদেৱৰ ওচৰত অতিকৈ কৃতজ্ঞ। কিন্তু মই অনুভৱ কৰিব পাৰিছোঁ যে স্বচ্ছতা অভিযানৰ সবাতোকৈ বেছি প্ৰভাৱ কণ কণ ল'ৰা ছোৱালীবোৰৰ ওপৰত পৰিছে। শ শ পৰিয়াল এনেকুৱা দেখা গৈছে যে তেওঁলোকে নিজৰ মাজতে কোৱাকুই কৰে যে আমাৰ ল'ৰাটোৱে যেতিয়া চকলেট আদি খায় তাৰ বাকলিখিনি তুৰন্তে হাতত উঠাই লয়। আজি দুদিনমান আগেয়ে মই ছ'চিয়েল মিডিয়াত দেখা পালোঁ এজনে লিখিছে, মোৰ বাবে আজিৰ হিৰো নায়ক এই শিৰোনামৰ লগতে এজন ল'ৰাৰ ছবি দি তেওঁ লিখিছে যে ল'ৰাজনে আজিকালি য'তেই জাবৰ জোথৰ দেখে তাকেই উঠাই লয়, স্কুললৈ গৈ থাকিলেও জাবৰ পালে তুলি লয়, তেওঁ নিজে নিজে এয়া কৰিছে। আপোনালোকে এতিয়া ভাবি চাওক যে সকলোৱে এয়া অনুভৱ কৰিছে যে নিজৰ দেশখনক আমি লেতেৰা হ'বলৈ নিদিওঁ, আমি অপৰিষ্কাৰ অপৰিচ্ছন্নতা বাঢ়িবলৈ নিদিওঁ। যিয়ে লেতেৰা কৰে বা অপৰিচ্ছন্নতাক বাঢ়িবলৈ দিয়ে তেওঁ লাজ পাব লগা হয়, কিয়নো কোনোবা নহয় কোনোবা ওলাই যিয়ে কথাটি আঙুলিয়াই দিয়ে। মই ভাবোঁ যে এয়া শুভ লক্ষণ। আকৌ এটি ভাল কথা হৈ আছে, এইকেইদিন মোক লগ পাবলৈ ভালেমান লোক আহি আছে, সমাজৰ সকলো ক্ষেত্ৰৰে লোক আহিছে, চৰকাৰী বিষয়াই হওক, ক্ৰীড়া জগতৰ লোকেই হওক, চিনেমা জগতৰ ব্যক্তি হওক বা বাণিজ্যিক জগতৰ লোকেই হওক, নতুবা বিজ্ঞানীয়েই হওক। আজিকালি তেখেতসকলে মোৰ সৈতে যেতিয়াই কথা পাতে, 4, 5, বা 10 মিনিট পাছতেই হওক, সমাজ সম্বন্ধীয় কথা নিশ্চয়কৈ পাতে। কোনোবাই স্বচ্ছতাৰ কথা কয়, কোনোবাজনে শিক্ষাৰ কথা পাতে, কোনোবাই সামাজিক সংস্কাৰৰ বিষয়ে আলোচনা কৰে, কোনোবাজনে আকৌ পাৰিবাৰিক জীৱনৰ বিঘটনৰ কথা উলিয়ায়। মোৰ ধাৰণা যে চৰকাৰৰ ওচৰলৈ কোনোবা ব্যৱসায়ী আহিলে পোনতে নিজৰ স্বাৰ্থৰ লগত জড়িত কথাকেই ক'ব। কিন্তু মই এটা ডাঙৰ পৰিৱৰ্তন লক্ষ্য কৰিছোঁ, তেখেতসকলে আজিকালি নিজৰ স্বাৰ্থজড়িত কথাবোৰ কমকৈ কয়, সামাজিক কাম কাজৰ দায়িত্ব গ্ৰহণ কৰা কামৰ কথাহে বেছিকৈ পাতে। এইবোৰ কথা যেতিয়া মই জুকিয়াই চাওঁ তেতিয়া অনুভৱ কৰোঁ যে আমি এক বৈপ্লৱিক পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈ আছোঁ। আৰু এটা কথা সত্য যে পৰিষ্কাৰ পৰিচ্ছন্নহীনতাই বেমাৰ আজাৰৰ সৃষ্টি কৰে। কথা হ'ল বেমাৰ কাৰ হয়, ধনী লোকসকলৰ বেমাৰ হয়নে? বেমাৰ আজাৰবোৰে পোনতে দুখীয়া নিচলাৰ ঘৰতহে প্ৰৱেশ কৰে। আমি যদিহে চাফাইৰ কাম কৰোঁ সেয়া পোনচাতে দুখীয়া নিচলাক সহায় কৰাৰ দৰে হয়। যদিহে মোৰ দেশখনৰ এটিও দুখীয়া পৰিয়াল বেমাৰত পৰিবলগীয়া নহয় তেন্তে তেওঁলোকৰ জীৱনত আৰ্থিক অনাটনো নাথাকে, তেওঁলোক সুস্থ হৈ থাকি পৰিশ্ৰম কৰিব পাৰিব আৰু নিজৰ পৰিয়ালৰ ভৰণ পোষণ কৰিব। আৰু সেইকাৰণেই মোৰ স্বচ্ছতাৰ পোনপটীয়া সম্পৰ্ক মোৰ দুখীয়া ভাই ভনীসকলৰ আৰোগ্যতাৰ সৈতে আছে। আমি দুখীয়াসকলৰ বাবে ভালদৰে সেৱা কৰিব পাৰোঁৱেই বা নোৱাৰোঁৱেই, আমি আৱৰ্জনা নকৰিলেও দুখীয়াসকলৰ সহায় হয়। ইয়াক এনেদৰে লোৱাটোৱেই আমাৰ বাবে মংগল। মোলৈ যিবোৰ চিঠি আহে, বিভিন্ন ধৰণৰ চিঠি আহে, কিন্তু মই এটা কথা যোৱাবাৰ কৈছিলোঁ যে আমাৰ যিবোৰ বিশেষভাৱে সক্ষম শিশু আছে, পৰমাত্মাই যিসকলক কিবা নহয় কিবা এটা খুঁত দিছে, শাৰীৰিক অক্ষমতা দিছে, সেই সম্পৰ্কে মই মোৰ অনুভৱ সকলোৰে আগত ব্যক্ত কৰিছোঁ। সেই বিষয়তো মই লক্ষ্য কৰিছোঁ যে যিসকল লোকে এই ক্ষেত্ৰত কাম কৰিব খুজিছে তেওঁলোকে তেওঁলোকৰ সফলতাৰ কাহিনীবোৰ মোলৈ পঠিয়াই আছে। কিন্তু মই মোৰ চৰকাৰৰ দুটা কথা জানিব পাৰিছোঁ। মই কোৱাৰ পিছত আমাৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ বিষয়াজনৰ মনলৈও এটা ভাৱ আহিল যে আমিও কিবা এটা কৰা উচিত, আৰু বিষয়াসকলে মিলি এখন আঁচনি প্ৰস্তুত কৰি উলিয়ালে। মন কৰিব, চৰকাৰ এখনত কেনেকৈ পৰিৱৰ্তনৰ সূচনা হয় এটা উদাহৰণ দিছোঁ। তেওঁলোকে সিদ্ধান্ত ল'লে যে যিসকল বিশেষভাৱে সক্ষম শিশু আছে আৰু যদি তেওঁলোকে প্ৰযুক্তিবিদ্যাৰ শিক্ষা গ্ৰহণ কৰিবলৈ বিচাৰে তেন্তে তেনে 1000 বিশেষভাৱে সক্ষম শিশুক বাছনি কৰি তেওঁলোকক এক বিশেষ স্কলাৰশ্বিপ দিয়াৰ আঁচনি যুগুতাই উলিয়ালে। মই বিভাগটোৰ সেই সকলো বিষয়া যিসকলৰ মনলৈ এই ভাৱটো আহিছিল তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকে কৰা দ্বিতীয় গুৰুত্বপূৰ্ণ কামটো হৈছে যে যিমানবোৰ কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে সেইবোৰত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক অন্যান্য সা সুবিধাসমূহ, যেনে ধৰা হ'ল কোনোবাই চিৰি বগাব নোৱাৰে তেওঁৰ বাবে ট্ৰাইচাইকেল চলোৱাৰ ব্যৱস্থা থাকিব লাগে, তেওঁলোকৰ বাবে সুকীয়া টয়লেট লাগে। আমাৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ বিষয়াসকলে লগ লাগি সিদ্ধান্ত ল'লে যে কেন্দ্ৰীয় বিদ্যালয় আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰতিখনকেই 1,00,000 টকাকৈ আগবঢ়োৱা হ'ব। সেই 1,00,000 টকাৰে বিশেষভাৱে সক্ষম বিদ্যাৰ্থীসকলৰ কাৰণে যিটো লাগতিয়াল সা সুবিধা সম্ভৱ হ'ব সেয়া যোগান ধৰিব। এয়াই হ'ল শুভ আৰম্ভণি, এইবোৰেই কথা যিয়ে আমাক পৰিৱৰ্তনৰ দিশে আগুৱাই নিব। দেশত যেতিয়া দীপাৱলীৰ আয়োজন চলি আছিল তেতিয়া মই চিয়াচিনত আছিলোঁ, কাৰণ তেওঁলোকৰ কাৰণে আমি দীপাৱলী আয়োজন কৰিব পাৰিছোঁ। তেওঁলোকে কিমান যে কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিছে সেয়া মই অনুভৱ কৰিছোঁ। মই দেশ ৰক্ষাত ব্ৰতী জোৱানসকলক প্ৰণিপাত জনাইছোঁ। কিন্তু লগতে আৰু এক গৌৰৱৰ কথা ক'ব খোজোঁ। আমাৰ দেশৰ জোৱানসকলে প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত কৰ্মৰত হৈ আছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন পণ দি হলেও, দুৰ্বাৰ সাহস দেখুৱাই হলেও তেওঁলোকে আমাক ৰক্ষা কৰি আছে। খেলা ধূলাৰ ক্ষেত্ৰখনতো আমাৰ দেশৰ জোৱানসকলে ভাৰতবৰ্ষৰ গৌৰৱ বঢ়াই আহিছে। আপুনি জানিবলৈ পাই সুখী হ'ব যে আমাৰ সেনাবাহিনীৰ কিছু খেলুৱৈয়ে ব্ৰিটেইনত অনুষ্ঠিত বহু সন্মানীয় কেব্ৰিয়ান পেট্ৰলৰ এক প্ৰতিযোগিতাত প্ৰায় 140খন দেশক চেৰ পেলাই দেশক স্বৰ্ণ পদক দিয়ালে। মই এই জোৱানসকলক বিশেষভাৱে অভিনন্দন যাচিছো। অলপতে মই এক সুযোগ পাইছিলোঁ। আমাৰ দেশৰ যুৱ শিক্ষাৰ্থী, যুৱক যুৱতী, খেলা ধূলাত যিসকল বিজয়ী হৈ আহিছিল তেওঁলোকৰ সৈতে মই এক চাহমেলৰ আয়োজন কৰিছিলোঁ। মই এক নতুন শক্তি লাভ কৰিলোঁ। তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি মই অভিভূত। মই মন কৰিছিলোঁ অন্য দেশৰ তুলনাত আমাৰ ব্যৱস্থা সুবিধা বহু কম যদিও তেওঁলোকে অভিযোগ কৰাৰ পৰিৱৰ্তে উৎসাহ উদ্দীপনাৰে আৰু বহুত কিবাকিবি কৰাৰ কথা কৈছিল। স্বাভাৱিকতে খেলুৱৈসকলৰ সৈতে চাহমেলৰ অনুষ্ঠানটো মোৰ বাবে প্ৰেৰণাদায়ক আছিল, মোৰ খুব ভাল লাগিছিল। আৰু এটা কথা মই দেশবাসীক খোলা অন্তৰেৰে ক'বলৈ বিচাৰোঁ, মোৰ মনৰ কথা, আৰু মোৰ বিশ্বাস যে দেশবাসীসকলে মোৰ কথাত ভৰসা ৰাখে, মোৰ উদ্দেশ্যক ভৰসা কৰে। কিন্তু মই আজি আকৌ এবাৰ সেয়া দোহাৰিব বিচাৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, কলাধন বা ব্লেক মানিৰ প্ৰসংগত আপোনাৰ এই প্ৰধান সেৱকৰ ওপৰত আপোনালোকে আস্থা ৰাখক। মোৰ বাবে এয়াই বিশ্বাসৰ মুখ্য বিষয়বস্তু। ভাৰতবৰ্ষৰ দুখীয়াৰ টকা যি বাহিৰলৈ গুচি গৈছে তাৰ প্ৰতিটো টকাই ঘূৰি আহিব লাগিব, এয়া মোৰ প্ৰতিশ্ৰুতি। কি পন্থাৰে কি পদ্ধতিৰে সেই বিষয়ত মতভেদ থাকিব পাৰে আৰু সেয়া গণতন্ত্ৰত স্বাভাৱিক। কিন্তু দেশবাসী, মোৰ যিখিনি জ্ঞান বুদ্ধি আছে তাৰ আধাৰত মই আপোনালোকক বিশ্বাস দিব খোজোঁ যে আমি সঠিক পথেৰেই গৈ আছোঁ। আজি অন্ততঃ কোনেও নাজানে, ময়ো নাজানো, চৰকাৰেও নাজানে, আপুনিও নাজানে, ইয়াৰ পূৰ্বৰ চৰকাৰখনেও জনা নাছিল যে কিমান পৰিমাণৰ ধন বিদেশত আছে। প্ৰত্যেকেই নিজৰ মতে বিভিন্ন পৰিমাণৰ কথা কৈয়ে থাকে। মই সেই হিচাপত মূৰ ঘমাব খোজা নাই। মোৰ দায়বদ্ধতায়েই যে দুটকা আছে, পাঁচ টকা আছে, কোটি বা ততোধিক যিয়েই নাথাকক কিয়, সেয়া দেশৰ দুখীয়া লোকসকলৰ টকা ঘূৰি আহিবই লাগিব। আৰু মই আপোনালোকক আশ্বাস দিছোঁ, মোৰ চেষ্টাত কোনো ত্ৰুটি নাথাকিব, কোনো হিনদেৰি নাথাকিব। কেৱল আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আপোনালোকৰ বাবে মই যি কৰিব লাগে, যেতিয়াই কৰিব লাগে, নিশ্চয়কৈ কৰি যাম। মই এই নিশ্চয়তা আপোনাক দিওঁ। মোলৈ এখন চিঠি আহিছে শ্ৰীমান অভিষেক পাৰিকৰ পৰা। দৰাচলতে এনেধৰণৰ ভাৱ বহু মাতৃ ভগ্নীয়েও মই প্ৰধানমন্ত্ৰী নথকা অৱস্থাতো মোৰ আগত ব্যক্ত কৰিছিলে। মোৰ কেইগৰাকীমান ডাক্তৰ বন্ধুৱেও এই প্ৰসংগত মোৰ সৈতে কথা বতৰা হৈছিল। ময়ো তাহানিৰে পৰা এই বিষয়ে মোৰ মনৰ ভাৱ ব্যক্ত কৰি আহিছোঁ। শ্ৰীমান অভিষেক পাৰিকে মোক জনাইছে যে আমাৰ যুৱচাম নিচা, মাদক দ্ৰব্য আদি সেৱনৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰিছে। তেওঁ মোক কৈছিল যে আপোনাৰ মন কী বাতত আপুনি এই বিষয়ে ক'ব। মই তেওঁৰ মানসিক পীড়া অনুমান কৰিব পাৰিছোঁ। মই পিছৰবাৰৰ মন কী বাতত এই নিচাশক্তি, ড্ৰাগছাসক্তি, ড্ৰাগছ মাফিয়া আদিৰ লগতে এইবোৰৰ পৰা আমাৰ যুৱচামৰ প্ৰতি অহা ভয়ানক ভাবুকিৰ বিষয়েও নিশ্চয় আলোচনা কৰিম। এই বিষয়ে নিশ্চয় আপোনালোক বহুতৰ নানা ধৰণৰ অভিজ্ঞতা আছে, জ্ঞান আছে। কোনোবাজনক আপুনি নিচাশক্তিৰ পৰা যদি উদ্ধাৰ কৰিছে, নিচাশক্তিৰ পৰা উদ্ধাৰ পোৱাৰ উপায় সম্পৰ্কে যদি আপুনি কিবা কথা জানে, কোনোবা চৰকাৰী বিষয়া কৰ্মচাৰীয়েও যদি এই বিষয়ত কিবা ভাল ভূমিকা লৈছে, সকলোবোৰ কথা মোক জনাওক। মই দেশবাসীৰ আগত সকলোবোৰ কথা অৱগত কৰিম। আমি সকলোৱে একগোট হৈ প্ৰত্যেকটো পৰিয়ালতে এনে এটা পৰিৱেশ সৃষ্টি কৰোঁ আহক, হতাশাত ভুগি যুৱচামৰ কোনোৱেই যাতে এই পথত ভৰি নিদিয়ে। এই বিষয়ে বিস্তাৰিতভাৱে মই নিশ্চয় আলোচনা কৰিম। মই জানো যে এনে এটা বিষয়ে মই কৈছো যিটো বিষয়ত চৰকাৰখনেই পোনপ্ৰথমে কাঠগড়াত থিয় হ'ব লাগে। কিন্তু আমি আৰু কিমান দিন এই বিষয়বোৰ লুকুৱাই থ'ম, কিমান দিন পৰ্দাৰ আঁৰত সকলো কথা চলি থাকিবলৈ দিম, কেতিয়াবাতো সদিচ্ছাৰে সৈতে আমি আগবাঢ়ো। মই সাহস কৰিছো আপোনালোকৰ ভালপোৱাৰ বাবে, আপোনালোকৰ আশীৰ্বাদৰ বাবে, আৰু মই প্ৰচেষ্টা কৰিয়েই থাকিম। কিছু সংখ্যক লোকে মোক এইবুলিও কৈছে যে মোদীজী আপুনি কৈছে পৰামৰ্শ দিয়ক ফেচবুকত, ইমেইলত, টুইটাৰত, কিন্তু এতিয়াও আমাৰ দেশৰ সৰহ সংখ্যকৰে এইবোৰৰ একোৱেই নাই। তেন্তে উত্তৰত মই জনাওঁ যে মন কী বাত সম্পৰ্কে যদি আপুনি কিবা কথা মোক জনাব খোজে, গাঁৱে ভূঞে মানুহে ৰেডিঅ' যোগে মোৰ মন কী বাত যিহেতু শুনিছে, তেন্তে আপুনি মন কী বাত আকাশবাণী, সংসদ মাৰ্গ, নতুন দিল্লী এই ঠিকনালৈ যদি এখন চিঠিও পঠাই দিয়ে, সেই চিঠিখন মোৰ হাতত অৱশ্যেই আহি পৰিবহি, আৰু আপোনালোকৰ পৰামৰ্শ মই গভীৰভাৱে ল'ম। কিয়নো সক্ৰিয় নাগৰিক দেশ এখনৰ বিকাশৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সম্পদ। আপুনি এখন চিঠি দিয়া মানেই আপুনি সক্ৰিয়, আপুনি আপোনাৰ অভিমত জনোৱা মানেই দেশখনৰ কথা বাৰ্তাক লৈ আপুনি সচেষ্ট। সেয়ে মোৰ মন কী বাতৰ বাবে আপোনাৰ মন কী বাত মই শুনিবই লাগিব, জনাবলৈ মই আপোনাক আমন্ত্ৰণ জনাইছো। চিঠি দিলে অহা মাহত মই আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। মই কথা পাতিলে দেওবাৰেই পাতিম, 11 বজাত পাতিম। এতিয়া বতৰ সলনি হৈছে, লাহে লাহে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। এইটো বতৰ স্বাস্থ্যৰ পক্ষে বৰ ভাল বতৰ। কাৰোবাৰ বাবে এই বতৰ খোৱাৰ বতৰ, কাৰোবাৰ বাবে সুন্দৰ সুন্দৰ পোছাক পিন্ধাৰ উপযোগী বতৰ। কিন্তু সুস্বাস্থ্য গঢ়াৰ উপযোগী বতৰটো অথলে যাবলৈ নিদিব, পূৰ্ণৰূপেৰে সদ্ব্যৱহাৰ কৰক। বহুত বহুত ধন্যবাদ।
আকাশবাণীযোগে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে দিয়া ভাষণ মন কী বাতৰ অসমীয়া অনুবাদৰ পাঠ শুনিলে। আপুনিও মাননীয় প্ৰধানমন্ত্ৰীক মনৰ কথা জনাব পাৰে। ইণ্টাৰনেট মাধ্যমত যোগাযোগ কৰিবলৈ আপুনি www.mygov.in এই পৰ্টেলত লগ অন কৰিব পাৰে, www.mygov.in। ডাকযোগে চিঠি পঠোৱাৰ ঠিকনা মন কী বাত আকাশবাণী সংসদ মাৰ্গ, নতুন দিল্লী 110001। আজিৰ এই অনুষ্ঠান অসমৰ আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই ৰিলে কৰি শুনালে।